গালাটীয়া পত্ৰ ৬ অধ্যায়। হে ভাইসকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱাজনক পুনৰ সুস্থ কৰক, কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ'ব। আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টীয় বিধান সম্পূৰ্ণকৈ পালন কৰক, কিয়নো কোনোৱে একো নহয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে। প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক, আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব, কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব। যিজনে বাক্যৰ শিক্ষা পায় তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক। আপোনালোক ভ্ৰান্ত নহ'ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব, কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব। কাৰণ যিজনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে তেওঁ মাংসৰ পৰা অক্ষয়ৰূপ শস্য দাব, কিন্তু যিজনে আত্মাৰ উদ্দেশ্যে ৰুৱে তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব। আমি ভাল কৰ্ম কৰি যেন ক্লান্ত নহওঁ, কিয়নো আমি ক্লান্ত নহ'লে উচিত সময়ত দাবলৈ পাম। এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপে বিশ্বাস কৰা লোকসকলৰ বাবে উত্তম কৰ্ম কৰোঁ হওক। চাওক, মই নিজ হাতেৰে কিমান দীঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ। যিসকলকে মানসিকৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেইসকলেহে আপোনালোকক সুন্নত হ'বলৈ বাধ্য কৰায়, কিন্তু তেওঁলোকে খ্ৰীষ্টীয় ক্ৰুচৰ অৰ্থে তাৰণা নাপাবৰ কাৰণেহে ইয়াকে কৰে, কিয়নো সুন্নত হোৱাসকলে নিজৰ বিধান পালন নকৰে। আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এইকাৰণে আপোনালোক সুন্নত হোৱাটো তেওঁলোকে ইচ্ছা কৰে। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওঁ। তেওঁৰ দ্বাৰাই জগতখন মোৰ বাবে আৰু মই জগতখনৰ বাবে ক্ৰুচত হত হ'লোঁ, কিয়নো শূন্যটো একো নহয়, অশূন্যটো একো নহয়, কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ। যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক, আৰু ইজৰাইলৰ ঈশ্বৰৰ ওপৰতো থাকক। এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক, কিয়নো মই নিজ শৰীৰত যীশুৰ নানা চিন লৈ ফুৰি আছো। ভাইসকল, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।